ॐ एतत्ते गदिदं भुवं देवी महत्तमुत्तमम् एवं प्रभवा सा देवी जयदं धर्यते जगत् विद्या तथैव क्रियते भगवत् विष्णुमामया तया तमेश वैश्यश्च तथैवान्ये विवेकिना मज्जन्ते मोहिताश्चैव मोहो मज्जन्ति चापरे ताम् त्वां महाराज शरणं परमेश्वरीम् आराधिता शैवनीनां भोगसर्गापवर्गदा इति तस्सो वचो श्रुत्ता सूरतोऽसो नराधिप प्रणिपत्तो महाभागं तं ऋषिं तं समीपितं निर्विन्न मन्नमन्नि मन्नमत्तेन रज्जुपप्पाहरेण च जगाम सदस्यपाशे स च वैश्यो महामुने सदर्शनर्थमं मया नोदीपुलिन संस्थिता स च वैश्यस्तदापस्तस्तपे देवी सुत्तं परं जपन् तौ तस्मिन् पुलिने देव्या कृतामूर्ति महीमहिम् अहर्णाञ्च चक्रतुस्ता पुष्पो धूपा अग्नितर्पणै नीराहारै जताहारै तन्मनस्कै समाहितै ददस्तस्तु बलिञ्चैव निजगत्ता शिखिभिर्खतम् एवं समा राधायात्र स्थिरविस्मय जदस्तनय परिपुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका जत्पत्थर्थे त्वया भूपो त्वया च कुलनन्दन मतत्सत् प्राप्ततं सर्वं परिपुष्टा ददामि तद् ततो भव्ये निपो राज्यं भृष्टो सजनजन्मनि अत्र चैव निजं राज्यं हतशत्रुबलं बलात् सोऽपि वैश्यस्तौ ज्ञानं बुब्बे निर्मोन्नमानस ममित्तव्यमिति प्राज्ञ सङ्गविच्युतिकारकं स्वल्पै विरिहैनै प्रत्ये स्वराज्य प्राप्स्यते भवात् हृता रिपुना स्खिलितं तव तत्रो भविष्यति मृतश्च भूयं सम्प्राप्य जन्मो देवा दिवस्यत सावरणिक नाम मनुर्भान भुवि भविष्यति वैश्यवर्षा त्वया यस्य वरहस्या प्रतिवाञ्छित तज भजच्छामि सत्सिन्नं तव ज्ञानं भविष्यति इति दत्तात्रेयदेवी यथाभिशरणं वयं बभूर्भयन्त सद्भक्ता तभ्यामिष्टामुतरा एवं देव्या वरं लब्धा सुरतः क्षत्रिवर्षव सूर्यजन्म समासद्य सावर्णी भविता मनु एवं देव्या वरं लब्धा सूरतखर्षिवर्षया सूर्यजन्म समासद्य सावर्णी भविता मनु ॐ श्री श्री श्रीमार्कण्डेय पुराणे देवी महात्म्ये त्रयोदशोऽध्याय समाप्त ॐ एवं देव्या वरं लब्धा सूरत क्षत्रिवर्षव सूर्यजन्म समासद्य सावर्णि भविता मनु ॐ अहमित्तस्य सूक्तस्य वागम्भीरीषि सच्चित् सुखत्तक सर्वगत परमत्ता देवता द्वितीयाय जगति शिष्टानां तिष्ठुपिछन्द्र श्रीजगदम्बापीत्यर्थे सप्तशति पाठन्ति जपे विनियोग।
हे राजन, এই সর্বসিদ্ধিদায়ক দেবী মাহাত্ম্য তোমাদের বললাম, তিনি এই নিখিল বিশ্ব ধারণ করেন, তিনি বিষ্ণু মায়া আবার তত্ত্বজ্ঞানও দান করেন, তিনি তোমাকে এই বৈশ্যকে এবং অন্যান্য সকলকে মহাচ্ছন্ন করেছেন, মোহগ্রস্ত করছেন এবং পরেও মোহমুক্ত করবেন। অতএব হে রাজন, সেই পরমেশ্বরেরই শরণাগত হও, তাকে ভক্তি শ্রদ্ধা সহকারে আরাধনা করলে তিনি ইহলোক এবং পরলোকে সর্বকামনা পূর্ণ করেন। মার্কণ্ডেয় শিষ্যগণকে বললেন, হে শিষ্যগণ, রাজা সুরথ ও বৈশ্য সমাধি ঋষি মেধসের উপদেশ শ্রবণ করে তাকে প্রণামপূর্বক দেবী আরাধনার জন্য গমন করলেন। জগন্মাতার দর্শনের জন্য নদী তীরে গিয়ে শ্রদ্ধা সহকারে দেবী সূক্ত পাঠ করলেন, তার ভাবার্থ বোঝবার চেষ্টা করতে লাগলেন। তারা নদী তীরে দুর্গা দেবীর মৃন্ময়ী মূর্তি নির্মাণ করে সাধ্যমতো পূজা করলেন, কখনো নিরাহার কখনো অল্পাহার করে সমাহিত চিত্তে নিজের দেহের রক্ত পুষ্পে দিয়ে দেবীর চরণে নিবেদন করলেন। 3 বৎসর কাল তারা এইভাবে আরাধনা করলেন। দেবী চণ্ডিকা সন্তুষ্ট হলেন, তাদের দর্শন দিলেন এবং বললেন,
হে রাজন, হে বৈশ্যনন্দন, তোমরা আমার নিকট বর প্রার্থনা করো, আমি তোমাদের বর প্রদান করিব।
ঋষি মার্কণ্ডেয় বললেন, রাজা সুরথ তখন দেবীর নিকট তার ঋতরাজ্য লাভের বর প্রার্থনা করলেন। বিবেকবান বৈশ্য সমাধি সংসারের আসক্তি নাশ পূর্বক তত্ত্বজ্ঞান লাভ করার বর প্রার্থনা করলেন। দেবী চণ্ডিকা রাজা সুরথকে তার ঋতরাজ্য ফিরে পাবার বর দান করলেন, বৈশ্যকে ব্রহ্মজ্ঞান লাভ করার বর দান করলেন। তাদের মনোমতো বর প্রদান করে দেবী অন্তর্হিতা হলেন।
Yeah.